দা, এইটো আপোনাৰ হ'ল USTMৰ চেঞ্চেলৰ ভাগিনীয়েকৰ হোটেল এখনত, মানে আপোনাৰ যি আগৰ পৰা এনেকুৱা এটা বস্তু চলি মানে হেৰি কৰি আহে, ষ্টুডেণ্টক তেহেঁতি কি কৰে আপোনাৰ যিকোনো ধৰণৰ খোৱা বস্তু চিকেনৰ লগত সিহঁতি হেৰি বিফটো মানে সিহঁতি হেৰি কৰি দিয়ে, মিহলি কৰি দিয়ে মানে গৰু মাংসটো বস্তু। কালি এটা অভিযোগ হৈছিলে, মোৰে ভাইটি কেইজন মানে মানে তাৰে ষ্টুডেণ্ট আছিলে, তেহেঁতি মানে এইটো বস্তু ভিডিঅ' চিডিঅ' কৰি পিনে আনি পিনে মোক দিলে যে এনেকুৱা এনেকুৱা কৰিছে নহয় তেখেতলোকে, যে চিকেনৰ লগত গৰু মোহাৰি মিহলাই দিছে গৰু মাংস। তাৰপিছত এতিয়া তেহেঁতক কৈছে বোলে মানে বোলে এই বস্তুটো এনেকুৱা হেৰি নকৰিবি, বোলে আমি যি পূজা পাতলত খৰচ হয়, পূজা পাতল বোলে কৰি লওঁ, পূজা পাতলত যি খৰচ হয় সেইখিনি বোলে আমি পে' কৰিম 20-30 হাজাৰ যিমান যি হয় বোলে, তেনেকুৱা ধৰণে এটা কথা হৈছে। এতিয়া তেহেঁতি মানি লোৱা নাই কেলেই বস্তুটো এইটো কৰিব, আগতো কৰিছে এনেকুৱা ধৰণৰ, আগতো এবাৰ পাইছে এনেকুৱা ধৰণে কৈছে। গতিকে আগত আৰু অনাগত দিনত যে নকৰিব তেনেকুৱা কোনো কিবা মানে কথা নাই আৰু। তেহেঁতি সেই বস্তুটোৰ কাৰণে তেহেঁতি আমাক অভিযোগটো দিছিলে, কি কৰিব পৰা যায় আপুনি এবাৰ চাওকচোন।